নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমি পট্টা বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে আজি এই শ্ৰমিকসকলক গৃহ প্ৰদানৰ বাবেও অনুমোদন জনাইছে। চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰিম, কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলো যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটি নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব ঘৰো পাব।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত কৃষি বিভাগৰ অধীনৰ মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ জৰিয়তে 500 কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীলৈ 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। তদুপৰি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু সমাৱেশী জীৱিকা অভিযানৰ অধীনত 120 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 1 লাখ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃহ প্ৰৱেশ তথা কৃষি সাৰথি ডিজিটেল এপ মুকলি কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 1,819,91,00,000 টকা আবণ্টন দিয়ে। এই ধনৰ জৰিয়তে 1,522 কিলোমিটাৰ পথ আৰু 62খন দলং নিৰ্মাণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। কৃষিমন্ত্ৰী শ্ৰীচৌহানে কাইলৈ মাজুলী জিলা ভ্ৰমণ কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসক অধ্যক্ষ হিচাপে লৈ 8ম অসম দৰমহা আয়োগ গঠনৰ বাবে আজি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰা এই অধিসূচনা অনুসৰি 8জনীয়া এই দৰমহা আয়োগত অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগ, প্ৰশাসনীয় সংস্কাৰ বিভাগ, বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব কেইগৰাকী, আইন বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিবগৰাকী, বিত্ত বিভাগৰ বাজেট শাখাৰ বিশেষ সঞ্চালক আৰু বিত্ত বিভাগৰ দৰমহা গৱেষণা শাখাৰ সচিবক, আয়োগৰ পদেন সদস্য হিচাপে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তক বিশেষ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগে সংস্কাৰমুখী আৰু সৰ্বাত্মক দৃষ্টিভংগীৰে দৰমহা গাঁথনিৰ সংশোধন কৰিব। বিত্ত বিভাগে আজি এটা বিবৃতিযোগে আয়োগ গঠনৰ সন্দৰ্ভত এই কথা অৱগত কৰে। চৰাইদেউ জিলাৰ বৰহাটৰ কৃতি শিক্ষয়িত্ৰী, লেখিকা তথা নাট্যকাৰ বিশ্বয়ন্তী সন্দিকৈলৈ অসম লেখিকা সংস্থাৰ 2026 বৰ্ষৰ আই পদ্মপ্ৰিয়া বঁটা আগবঢ়োৱা হৈছে। অহা 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসত বৰহাটৰ চাহ সন্থাৰ কাৰ্যালয়ত এই বঁটা প্ৰদান কৰা হ'ব। লেখিকা সন্থাৰ সাধাৰণ সম্পাদিকা উদয়ন্তী হাজৰিকাই জনোৱা মতে, বিশ্বয়ন্তী সন্দিকৈ অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত হৈ আহিছে। ডিব্ৰুগড় জিলা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা অনুষ্ঠিত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই মেলা খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত বিধায়কগৰাকীয়ে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে কৃষকসকল কেনেদৰে উপকৃত হ'ব পাৰে সেই সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। ইফালে ওদালগুৰি জিলাতো কৃষি প্ৰযুক্তি ব্যৱস্থাপনাৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। বিটিচি উপ প্ৰধান তথা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে আজি এই মেলাৰ উদ্বোধন কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত আজি ৱেষ্ট ইণ্ডিজে জিম্বাবৱেক জয়ৰ বাবে 255 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি জিম্বাবৱে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰত্যুত্তৰত জিম্বাবৱে বাতৰি যুগুতোৱাৰ পৰলৈকে দুই অভাৰ চাৰিটা বলত তিনিটা উইকেট হেৰুৱাই বিশ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।